ইয়োব 18 অধ্যায় বিলদদৰ দ্বিতীয় বক্তৃতা। তাতে চুহিয়া বিলদদে পুনৰাই উত্তৰ কৰি ক'লে, তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা? তোমালোকে বুজি চাব লাগে, তাৰ পাছত আমি কথা ক'ব পাৰোঁ। আমিনো কেলেই পশুতুল্য গণিত হৈছো, আৰু তোমালোকৰ দৃষ্টিত আমিনো কেলেই অসুচি হৈছো। কুদ্ধত নিজকে বিদৰুৱা যি তুমি, তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ'ব, বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব। নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব, আৰু তাৰ অগ্নি শিখাই পোহৰ নিদিব। তাৰ তম্বুত পোহৰেই আন্ধাৰ হ'ব, আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব। তাৰ খোজৰ শক্তি কম হৈ যাব, আৰু সি নিজৰ পৰামৰ্শতে নিজেই পৰিব, কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে, আৰু সি পাখৰ ওপৰেদি ফুৰে। কুণ্ডাই তাৰ ভৰিৰ গুৰুহাত ধৰিব, আৰু সি ফাণ্ডত ধৰা পৰিব। তাৰ নিমিত্তে মাটিত খুৰুচা লুকুৱাই পতা আছে, আৰু তাৰ নিমিত্তে বাটত ফাঁচ পতা আছে। এওফালৰ পৰা নানা ত্ৰাহে তাক ভয় লগাব, আৰু খোজে খোজে তাক খেদি যাব। ভোকত তাৰ বল কমি যাব, আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব। মৃত্যুৰ জ্যেষ্ঠ পুত্ৰই তাৰ সৰ্বাংগ গ্ৰাস কৰিব, আৰু তাৰ শৰীৰ অংগ পতংগবোৰ খাই পেলাব। যি তম্বুতেই সি আশ্ৰয় ল'ব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ'ব। ত্ৰাহবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ'ব। তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব, তাৰ বসতিৰ ঠাইত গন্ধক হিচা হ'ব। তলত তাৰ শিপাবোৰ শুকাব, আৰু ওপৰত তাৰ ডাল কটা যাব। পৃথিৱীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ'ব, আৰু গাঁৱে ভূঞে কোনেও তাৰ নাম নল'ব। তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ'ব, আৰু সংহাৰৰ পৰা খেদাই দিয়া যাব। স্বজাতীয়বোৰৰ মাজত তাৰ পুনাতি নাথাকিব, তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব। তাৰ দুদিন দেখি পশ্চিমত থকা লোকসকলে বিস্ময় মানিব, আৰু পূৰ্বত থকাবোৰে চিঞৰি উঠিব। নিশ্চয় অধৰ্মীৰ বাসস্থান এনেকুৱা হ'ব, আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।